आकाशवाणी। বাতৰি সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। আজিৰ প্ৰধান বাতৰিসমূহত আছে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। 77 সংখ্যক গণৰাজ্য দিৱসৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে নতুন দিল্লীৰ বিজয় চকত বেটিং ৰিট্ৰিট সমাৰোহৰ আয়োজন কৰা হয়। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে আজি ন্যায়পালিকাৰ কাৰ্যদক্ষতা বৃদ্ধি আৰু স্থগিত থকা গোচৰসমূহৰ সংখ্যা হ্ৰাস কৰা সন্দৰ্ভত এটা বিশেষ পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে কালি বাৰামতীত দুৰ্ঘটনাগ্ৰস্ত হোৱা লিয়াৰ জেট 45 বিমানখনক ব্লেক বক্স উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। আৰু অষ্ট্ৰেলীয় প্ৰাক্তন হকী খেলুৱৈ প্ৰশিক্ষক মাইকেল নক্সৰ আজি দেহাৱসান ঘটে। এতিয়া শুনক বিতং বাতৰি। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতাৰ তত্বাৱধানত বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে এই সমীক্ষা প্ৰস্তুত কৰি উলিয়াইছে। এই সমীক্ষা দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক স্থিতি আৰু ভৱিষ্যতৰ দৃষ্টিভংগীৰ সৰ্বাত্মক পৰ্যালোচনা। অহা 1 ফেব্ৰুৱাৰী 2026 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হ'ব। বাজেট সত্ৰৰ প্ৰথম পৰ্যায় 13 ফেব্ৰুৱাৰীলৈ চলিব। দ্বিতীয় পৰ্যায় 9 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ অনুষ্ঠিত হ'ব। 77 সংখ্যক গণৰাজ্য দিৱসৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে নতুন দিল্লীৰ বিজয় চকত বিটিং ৰিট্ৰিক সমাৰোহৰ আয়োজন কৰা হয়। সমাৰোহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত থাকে। সশস্ত্ৰ বাহিনীৰ বেণ্ডে বন্দে মাতৰম, এ ৱতন আদিৰ দৰে দেশপ্ৰেমমূলক সংগীতৰ সুৰেৰে সকলোকে আপ্লুত কৰে। অনুষ্ঠানত ভাৰতীয় বায়ুসেনা, সেনা, নৌসেনা আৰু কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ বেণ্ডসমূহে বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান প্ৰদৰ্শন কৰে। এইবছৰ বিজয় চকত আমন্ত্ৰিতসকলৰ আসনৰ স্থানসমূহ ভাৰতীয় বাদ্যযন্ত্ৰৰ নামত নামাকৰণ কৰা হৈছে। দেশত চহকী সাংস্কৃতিক ঐতিহ্যক চিনাকি কৰি দিয়াৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে আজি ন্যায়পালিকাৰ কাৰ্যদক্ষতা বৃদ্ধি আৰু স্থগিত থকা গোচৰসমূহৰ সংখ্যা হ্ৰাস কৰাৰ সন্দৰ্ভত প্ৰযুক্তিচালিত প্ৰশাসনিক পদক্ষেপৰ এটা শৃংখলা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। এই সংক্ৰান্তত মুখ্য ন্যায়াধীশগৰাকীয়ে বিভিন্ন উচ্চ ন্যায়ালয়ৰ সৈতে ডিজিটেল অংশীদাৰিত্ব আৰম্ভ কৰে। এই ব্যৱস্থাৰ অধীনত বিচাৰাধীন আদালতৰ আদেশ আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাসমূহ ডিজিটেলি আপডেট কৰা হ'ব আৰু এই ব্যৱস্থাৰ জৰিয়তে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় দুয়োটা পৰ্যায়তে এইসমূহ প্ৰতিফলিত হ'ব। প্ৰশাসনিক কাৰ্যব্যৱস্থা পৰিচালনাৰ বাবে এটা সংহত অনলাইন পেমেণ্ট ব্যৱস্থাও আৰম্ভ কৰাৰ কথাও উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে জানিবলৈ দিয়ে। আদালতৰ চৌহদসমূহত উপযুক্ত নিৰাপত্তা প্ৰদানৰ উদ্দেশ্যে পাৰ্ক নামৰ এটা নতুন এপ মুকলি কৰিব, যাৰ জৰিয়তে বাহনসমূহত অনুমতি আৰু নিৰাপত্তা নিৰ্দেশনা সক্ৰিয়তা প্ৰদান কৰিব। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে আজি জনাইছে যে কালি বাৰামতীত দুৰ্ঘটনাগ্ৰস্ত হোৱা লি আৰ জেট 45 বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰা হৈছে। এই বিমানখনত আৰোহী হিচাপে থকা মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰকে ধৰি 4গৰাকী ব্যক্তিৰ থিতাতে মৃত্যু হয়। সামাজিক মাধ্যম এক্সত দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কৈছে যে এই দুৰ্ঘটনাৰ যাতে বিতং, স্বচ্ছ আৰু সময় নিৰ্ধাৰিত অনুসন্ধান কৰিব পৰা যায় সেয়া সুনিশ্চিত কৰাটো মন্ত্ৰালয়ৰ শীৰ্ষ অধিকাৰৰ বিষয়বস্তু। উল্লেখযোগ্য যে এই দুৰ্ঘটনাৰ অনুসন্ধানত প্ৰয়োজন হোৱা সকলো ব্যৱস্থাপনা সক্ৰিয় কৰি তোলা হৈছে। দিল্লীত থকা বিমান দুৰ্ঘটনা অনুসন্ধানকাৰী ব্যুৰ' চমুকৈ এ এ আই বিৰ 3গৰাকী বিষয়াৰ এটা দলৰ লগতে ডি জি চি এ মুম্বাইৰ আঞ্চলিক কাৰ্যালয়ৰ 3গৰাকী বিষয়াৰ এটা দল কালি দুৰ্ঘটনাস্থলীত উপস্থিত হয়। একেদিনাই এ এ আই বিৰ সঞ্চালক প্ৰধানেও দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি নিশা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাইলৈ ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। 284 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই চৌহদৰ ভিতৰত বিধানসভা ভৱন, বিধায়কৰ আৱাসগৃহ, প্ৰেক্ষাগৃহ আৰু বেৰেক থাকিব। তেওঁ লগতে জিলাখনৰ ক্ৰীড়াখণ্ডত নতুন যুগৰ সূচনাৰে খনিকৰণ, বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায় উদ্বোধন কৰাৰ উপৰিও দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰীৰ সক্ৰিয় শাসন আৰু বিভিন্ন আঁচনি তথা প্ৰকল্পসমূহৰ সময়োপযোগী ৰূপায়ণৰ বাবে প্ৰধানমন্ত্ৰীৰ ধবজাবাহী মঞ্চ প্ৰগতিৰ 50 সংখ্যক বৈঠক অনুষ্ঠিত হয়। 2015 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰাৰ পিছৰে পৰা প্ৰগতিয়ে মূল আন্তঃগাঁথনি প্ৰকল্পসমূহৰ নিৰীক্ষণ আৰু জনসাধাৰণৰ অভিযোগসমূহৰ প্ৰত্যক্ষ সমাধান সক্ষম কৰি শাসন ব্যৱস্থাৰ এক ৰূপান্তৰ ঘটাইছে। এই মঞ্চ সমবায় কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ক একক ডিজিটেল ব্যৱস্থাৰ দ্বাৰা একত্ৰিত কৰে। বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত 12,47,000 কোটি টকা ব্যয়সাপেক্ষ 964টা প্ৰকল্পৰ কাম অব্যাহত আছে। ইয়াৰে 273টা প্ৰকল্পৰ অগ্ৰগতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত প্ৰগতিয়ে নিৰীক্ষণ কৰি আছে। 2025-26 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাই দেশৰ প্ৰগতিৰ যাত্ৰা যে সৰ্বাত্মক আৰু দীৰ্ঘস্থায়ী সেই কথাকে সূচাইছে বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে উল্লেখ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীচৌহানে কয় যে এই সমীক্ষা কেৱল পৰিসংখ্যাৰ সংকলন নহয় বৰঞ্চ চৰকাৰৰ প্ৰয়াস আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ দাপোন। তেওঁ কয় যে কৃষি আৰু গ্ৰামাঞ্চল দেশৰ বিকাশৰ ইঞ্জিন। তেওঁ লগতে জনায় যে যোৱা 5 বছৰত দেশৰ কৃষি উন্নয়নৰ হাৰ 4.4% বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে অন্ত্যোদয় আদৰ্শ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীক অগ্ৰাধিকাৰ দি আহিছে। মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা ভি আনন্দ নাগেশ্বৰনে শ্ৰমিকসকলৰ শক্তি সমীক্ষা প্ৰকাশ পোৱাৰ পাছতে দেশত নিয়োগ সৃষ্টি যথেষ্ট বৃদ্ধি পাইছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি 2025-26 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাগেশ্বৰণে কয় যে নিবনুৱাৰ সংখ্যা পূৰ্বৰ 6% তুলনাত 2023-24 বৰ্ষত 3.2% হ্ৰাস পাইছে। তেওঁ লগতে কয় যে মহিলা শ্ৰমিক শক্তিৰ অংশগ্ৰহণ প্ৰায় 18% বৃদ্ধি পাইছে। মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতাগৰাকীয়ে লগতে কয় যে বছৰটোৰ প্ৰথম 9 মাহত নিবনুৱাৰ হাৰ 5.4% পৰা হ্ৰাস হৈ যোৱা 3 মাহত 4.9% হৈছে। তেওঁ গোলকীয় অৰ্থব্যৱস্থাত ভাৰতৰ স্থিতি যথেষ্ট সবল বুলি উল্লেখ কৰে। শ্ৰীনাগেশ্বৰণে কয় যে যদি আমি যোৱা কেইটামান বছৰক কৰোণাকালৰ পূৰ্বৰ গড়ৰ সৈতে তুলনা কৰো তেন্তে দেখা যায় যে কোভিডৰ পূৰ্বে প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ 6.4% আছিল। যোৱা 2025 বিত্তীয় বৰ্ষত এই হাৰ আছিল 6.5%। চলিত বিত্তীয় বৰ্ষৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ 7.4% বৃদ্ধি পাব বুলি আশা কৰা হৈছে। তেওঁ কয় যে প্ৰকৃত অৰ্থত মুঠ স্থায়ী মূলধনী পুঁজিৰ হাৰ 2025 বিত্তীয় বৰ্ষতকৈ অধিক হ'ব বুলি আশা কৰা হৈছে। গ্ৰামাঞ্চলৰ বিকাশৰ কথা উল্লেখ কৰি শ্ৰীনাগেশ্বৰণে কয় যে গ্ৰামাঞ্চলত 81% পৰিয়ালে নলযোগে বিশুদ্ধ খোৱাপানী লাভ কৰিছে। 2.90 কোটি ঘৰ নিৰ্মাণ কৰা হৈছে আৰু স্বামিত্ব আঁচনিৰ অধীনত 2.66 কোটি সম্পত্তি কাৰ্ড প্ৰদান কৰা হৈছে। স্বাস্থ্যখণ্ডৰ কথা উল্লেখ কৰি বিষয়াগৰাকীয়ে কয় যে UN পৰ্টেলৰ অধীনত 14.3 কোটি হিতাধিকাৰীয়ে পঞ্জীয়ন কৰিছে। 42.8 কোটি আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদান কৰাৰ লগতে 1.8 কোটিতকৈ অধিক আয়ুষ্মান আৰোগ্য মন্ত্ৰীৰ কাৰ্ড কাৰ্যক্ষম হৈ আছে। ভাৰত আৰু বাংলাদেশে আজি 23 জন ভাৰতীয় আৰু 128 জন বাংলাদেশী মাছমৰীয়াক মুক্তি আৰু প্ৰত্যাৰ্পণৰ কাম সফলতাৰে সম্পন্ন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই বিবৃতি প্ৰকাশ কৰিছে যে অজানিতে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখা অতিক্ৰম কৰা ভাৰতীয় মাছমৰীয়াসকলক শেহতীয়াকৈ বাংলাদেশ কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰিছে। ঠিক সেইদৰে ভাৰতীয় কৰ্তৃপক্ষই বাংলাদেশৰ মাছমৰীয়াকো আটক কৰিছিল। ইয়াৰ পূৰ্বে যোৱা বছৰ জানুৱাৰী ডিচেম্বৰ মাহতে ভাৰতে 182জন ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিয়াৰ সুবিধা প্ৰদান কৰিছিল আৰু পাৰস্পৰিকভাৱে 128জন বাংলাদেশৰ মাছমৰীয়াক মুকলি কৰি দিছিল। 2012 চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় পুৰুষ দলৰ প্ৰশিক্ষক অষ্ট্ৰেলিয়াৰ প্ৰাক্তন হকী খেলুৱৈ মাইকেল নবছৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি মৃত্যু হয়। তেখেতে 1979চনৰ পৰা 1985চনৰ ভিতৰত অষ্ট্ৰেলিয়াৰ হৈ 76খন আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল। মাইকেল নবছ 1981চনত মুম্বাইত অনুষ্ঠিত হকী বিশ্বকাপ আৰু 1984চনত লছ এঞ্জেলছত অলিম্পিকত অংশগ্ৰহণ কৰা অষ্ট্ৰেলিয়াৰ দলসমূহৰ অবিচ্ছেদ্য অংশ আছিল। 2008 চনৰ বেইজিং গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰাৰ পিছতে 2011 চনৰ নবছে ভাৰতীয় পুৰুষ দলটোৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল। ভাৰতৰ উপৰি নবছে জাপানৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। 78সংখ্যক গণৰাজ্য দিৱসৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে নতুন দিল্লীৰ বিজয় চকত বিটিং ৰিট্ৰিক সমাৰোহৰ আয়োজন কৰা হয়। অসমৰ বিমান পৰিবহণ মন্ত্ৰালয়ে কালি বাৰামতীত দুৰ্ঘটনাগ্ৰস্ত হোৱা Li RJ-45 বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছে আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন হকী খেলুৱৈ প্ৰশিক্ষক মাইকেল নবছৰ আজি দেহাৱসান ঘটে। আমাৰ এতিয়াৰ বাতৰি ইমানে। নমস্কাৰ।